এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে ৰাজ্যত মনোনয়নৰ প্ৰক্ৰিয়া আৰম্ভ, বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে বিভিন্ন জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক, চি পি আই এম দলৰ দুটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা আৰু দেৱব্ৰত দাসলৈ কৰি খেলাৰ সাধু উপন্যাসৰ বাবে অসমীয়া ভাষাত 2025 বৰ্ষৰ সাহিত্য একাডেমী বঁটা। অসমৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ৰাজ্যখনত বিধানসভা নিৰ্বাচনৰ বাবে ৰাজপত্ৰিত অধিসূচনা জাৰি হোৱা বুলি আজি ঘোষণা কৰে। ইয়াৰ লগে লগে ৰাজ্যত মনোনয়ন আৰম্ভ হৈছে। 126টা সমষ্টিৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন অহা 23 মাৰ্চ। সমষ্টিসমূহৰ ভিতৰত 9টা অনুসূচিত জাতিৰ বাবে আৰু 19টা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত ৰখা হৈছে বুলি শ্ৰীগোৱেলে সংবাদমেলত প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ 31,486টা ভোটকেন্দ্ৰত 2,50,21,413 ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। এই ভোটগ্ৰহণত 100% ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰা হ'ব। ভোটগ্ৰহণ নিয়াৰিকৈ চলাই নিয়াৰ বাবে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 200টা কোম্পানী ইতিমধ্যে ৰাজ্যত উপস্থিত হৈছে আৰু এই সপ্তাহতে কেইবাটাও কোম্পানী আহি পাব বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। দলগাঁও সমষ্টিত সৰ্বাধিক সংখ্যক আৰু অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আমৰি সমষ্টিত সৰ্বনিম্ন ভোটদাতা আছে বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীগোৱেলে সকলোকে ভোটৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়।
মানুহ মাজত সদায় শংকা এটা থাকে কি মই এপিক কাৰ্ডটো পোৱা নাই বা মোৰ এপিক কাৰ্ডটো হেৰাই গল, মই ভোট কেনেকুৱা দিম। কমিশন হেজ দিছ টাইম আগেইন নটিফাইড দেট যদি আপোনাৰ তাত এপিক কাৰ্ড নাই, ইউ কেন ষ্টিল ভোট বাই আইডেণ্টিফাইং য়ৰচেল্ফ উইথ অল্টাৰনেটিভ ডকুমেণ্টছ। হোৱাট আৰ দ'জ অল্টাৰনেটিভ ডকুমেণ্টছ? আমি আপোনাৰ তাত লিষ্টটো শ্বেয়াৰ কৰি আছো আৰু আমি নিউজ পেপাৰত বা মিডিয়াত এডো দিম। আধাৰ কাৰ্ড বোধহয় মেক্সিম মানুহ তাত আধাৰ কাৰ্ড আছে, মানে আপোনাৰ তাত যদি এপিক কাৰ্ড নাই, আধাৰ কাৰ্ড হলেও ইউ কেন আইডেণ্টিফাই য়ৰচেল্ফ এট দ্য পলিং ষ্টেচন, প্ৰভাইডেড ইয়ৰ নেম ইজ ইন দ্য ভোটাৰ লিষ্ট, ইয়ৰ এনৰেগা জব কাৰ্ড, ইয়ৰ এনি পাছবুক অফ দ্য বেংক অৰ পোষ্ট অফিচ উইচ হেজ ইয়ৰ ফটোগ্ৰাফ ষ্টেম্পড ভেৰিফাইড বাই দ্য কনচাৰ্ণ্ড বেংক অৰ পোষ্ট অফিচ। আজিকালি মানে যুগত বোধহয় মেক্সিমাম মানুহৰ বেংক একাউণ্ট আছে, জিৰ' বেলেঞ্চ একাউণ্টো আছে। আয়ুষ্মান ভাৰত কাৰ্ড, হেলথ ইঞ্চুৰেঞ্চ স্মাৰ্ট কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ড, স্মাৰ্ট কাৰ্ড ইছুড বাই আৰ জি আই আণ্ডাৰ এনপিআৰ এইটো আমাৰ নাই, ইণ্ডিয়ান পাছপৰ্ট, পেঞ্চন ডকুমেণ্ট উইথ ফটোগ্ৰাফ, চাৰ্ভিছ আইডেণ্টিটি কাৰ্ড, মানে গভৰ্ণমেণ্ট চাকৰি হ'লে তাত যদি গভৰ্ণমেণ্টৰ আইডেণ্টিটি কাৰ্ড থাকিলেওতো হৈ যাব।
ইয়াৰ আগেয়ে কালি দেশৰ নিৰ্বাচন আয়োগে অসম, কেৰালাম, পুডুচেৰী, তামিলনাডু আৰু পশ্চিমবংগত হ'বলগীয়া নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে ৰাজ্যকেইখনত নিৰ্বাচনী আৰ্হি আচৰণ বিধি বলবৎ হৈছে। অসম, কেৰালাম আৰু পুডুচেৰীত অহা 9 এপ্ৰিলত এটা পৰ্যায়তে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ লগতে তামিলনাডুত 23 এপ্ৰিলত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। মনোনয়ন দাখিলৰ অন্তিম দিন অহা 23 মাৰ্চ ধাৰ্য কৰা হৈছে। 24 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব আৰু 26 মাৰ্চ হ'ব মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। উল্লেখযোগ্য যে অসমৰ 126জনীয়া বিধানসভাৰ কাৰ্যকাল 20 মে'ত, পশ্চিমবংগৰ 294জনীয়া বিধানসভাৰ কাৰ্যকাল 7 মে'ত আৰু কেৰালাৰ 140জনীয়া বিধানসভাৰ কাৰ্যকাল 23 মে'ত অন্ত পৰিব। আসন্ন বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতে ৰাজ্যৰ কেইবাখনো জিলাৰ আয়ুক্ত তথা নিৰ্বাচনী বিষয়াই আজি সকলো বিভাগৰ মুৰববী তথা খণ্ড উন্নয়ন বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। কামৰূপ জিলাত আজি আয়ুক্ত দেৱকুমাৰ মিশ্ৰই এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত আয়ুক্তগৰাকীয়ে জিলাখনৰ 6টা বিধানসভা সমষ্টি, ৰঙিয়া, কমলপুৰ, হাজু শুৱালকুছি, পলাশবাৰী, বকো ছয়গাঁও আৰু চমৰীয়া সমষ্টিৰ কাম কাজ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা অনুষ্ঠিত হ'ব বুলি প্ৰকাশ কৰে।
নমিনেশ্যন ইতিমধ্যে আমাৰ ডেটৰ মতে আজি গেজেট নটিফিকেশ্যন আজি ইতিমধ্যে হৈছে 16 তাৰিখে, 16/3/2026, আৰু আজিৰ পৰা নমিনেশ্যন আমি ফৰ্ম দিয়া প্ৰক্ৰিয়া আৰম্ভ হ'ব হৈছে আৰু এই ফৰ্ম প্ৰক্ৰিয়া আমি দিম। লাষ্ট ডেট হ'ল 23 তাৰিখলৈকে, 23 মাৰ্চ 2026, কিন্তু তাৰ মাজতে দেওবাৰ বা আমাৰ যিটো পাব্লিক হলিডে থাকে সেই পাব্লিক হলিডে বাদ দি বাকী কেইদিন আটাইকেইদিন 11টাৰ পৰা 3 বজালৈকে নমিনেশ্যন আমি দিম আৰু সংগ্ৰহ কৰিম।
নলবাৰী জিলাৰ আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া নিবেদন দাস পাটোৱাৰীয়ে সংবাদমেলযোগে জিলাখনৰ 3টা বিধানসভা সমষ্টিৰ ভোটদাতা আৰু ভোটকেন্দ্ৰৰ তথ্য প্ৰকাশ কৰে। নলবাৰী জিলাৰ 3টা বিধানসভা সমষ্টিত 6,24,391 ভোটদাতাই এইবাৰ ভোটদান কৰিব বুলি তেওঁ উল্লেখ কৰে। জিলাখনত মুঠ 825টা ভোটকেন্দ্ৰত ভোটদাতাই ভোটদান কৰিব পাৰিব। জিলাখনত 85 বছৰ বয়সৰ ঊৰ্ধৰ 1,896 ভোটদাতা আৰু 2,837 বিশেষভাৱে সক্ষম ভোটদাতাৰ ভোটগ্ৰহণৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ধেমাজি জিলাত আজি আয়ুক্ত ৰাহুল সুৰেশ জাবিৰে বৈঠকৰ পাছত সংবাদমেলযোগে জিলাখনত শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সকলো প্ৰস্তুতি গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে। এই সংবাদমেলত জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই আইন শৃংখলা দিশত আৰক্ষী প্ৰশাসনে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কে অৱগত কৰে। গোলাঘাট জিলাতো জিলা আয়ুক্ত পূবালী গোহাঁই আৰু আৰক্ষী অধীক্ষক ৰাজেন সিঙে সংবাদমেল সম্বোধন কৰে। কোকৰাঝাৰৰ জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পংকজ চক্ৰৱৰ্তীয়ে আজি সংবাদমেলত স্বচ্ছ আৰু নিকা নিৰ্বাচন সুনিশ্চিত কৰাৰ বাবে জিলাখনত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে মানি চলিবলৈ সকলো বিষয়াক নিৰ্দেশ দিয়া হৈছে বুলি উল্লেখ কৰে। জিলাখনত সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মনোনয়ন পত্ৰ সংগ্ৰহ কেন্দ্ৰৰ প্ৰস্তুতি পৰ্যালোচনাৰ বাবে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আন এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত কোকৰাঝাৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া আৰু সহযোগী ৰিটাৰ্ণিং বিষয়াসকল উপস্থিত থাকে। শ্ৰীভূমি জিলাতো নিৰ্বাচনী আৰ্হি আচৰণ বিধি বলবৎ হোৱাৰ লগে লগে জিলা প্ৰশাসনে নিৰ্বাচনী ব্যয় নিয়ন্ত্ৰণ, প্ৰচাৰ সামগ্ৰী প্ৰকাশ আৰু ৰাজনৈতিক পোষ্টাৰ আঁতৰোৱাৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে চি পি আই এম দলে আজি দুটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিছে। দলটোৱে এখন সংবাদমেলযোগে ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ বাবে মনোৰঞ্জন তালুকদাৰক প্ৰাৰ্থিত্ব দিছে। আনহাতে গুৰেশ্বৰ সমষ্টিৰ বাবে বাপুৰাম বড়োক প্ৰাৰ্থিত্ব দিয়া হৈছে। উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ, অসম জাতীয় পৰিষদ, চি পি আই এম, এ পি এইচ এল চি আৰু চি পি আই এম এল দলৰ মাজত আসন বুজাবুজি সম্পন্ন হৈছে। 2025 বৰ্ষৰ সাহিত্য একাডেমী বঁটাসমূহ আজি ঘোষণা কৰা হৈছে। অসমীয়া ভাষাত দেৱব্ৰত দাসে কৰি খেলাৰ সাধু উপন্যাসৰ বাবে এই বঁটা লাভ কৰিছে। বড়ো ভাষাত চাহাইচুলি ব্ৰহ্মই দংনুবি লামা মনছে গঠন উপন্যাসৰ বাবে এই বঁটা লাভ কৰিছে। মণিপুৰী ভাষাত হাওবাম নলিনীয়ে কাংলাম ড্ৰিবা ইফুট নামৰ চুটিগল্প সংকলনৰ বাবে আৰু বাংলা ভাষাত প্ৰসূন বন্দ্যোপাধ্যায়ে শ্ৰেষ্ঠ কবিতা শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে এই বঁটা লাভ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা মধ্যপ্ৰদেশৰ কানহা ৰাষ্ট্ৰীয় উদ্যানলৈ 50টা বনৰীয়া ম'হ স্থানান্তৰ কৰাৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই প্ৰক্ৰিয়া আৰম্ভ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান প্ৰায় 3000 বনৰীয়া ম'হ আছে। ইয়াৰে 50টা ম'হ স্থানান্তৰ কৰাৰ বাবে মধ্যপ্ৰদেশ চৰকাৰৰ প্ৰস্তাৱ অনুসৰি বন আৰু পৰিৱেশ মন্ত্ৰালয়, ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণ আৰু প্ৰধান মুখ্য বন সংৰক্ষকৰ অনুমোদন উদ্যান কৰ্তৃপক্ষই লাভ কৰিছে। প্ৰথম পৰ্যায়ত কহৰা বনাঞ্চলত বিচৰণ কৰা এটা জাকৰ পৰা 15টা ম'হ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে। অৰুণাচল প্ৰদেশৰ থলুৱা আৰু বিৰল প্ৰজাতিৰ হেনকেলিয়া মনোফিল্লা নামৰ উদ্ভিদবিধ 189 বছৰৰ পাছত পুনৰ আৱিষ্কাৰ কৰা হৈছে। ভাৰতীয় উদ্ভিদ বিজ্ঞান জৰীপ বিভাগে লোহিত জিলাত এই উদ্ভিদৰ প্ৰজাতিৰ সন্ধান পাইছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সামাজিক মাধ্যমত এই বিষয়ে প্ৰকাশ কৰি কয় যে এই পুনৰ আৱিষ্কাৰে অৰুণাচল প্ৰদেশৰ অসাধাৰণ জৈৱ বৈচিত্ৰ সম্ভাৰক স্বীকৃতি প্ৰদান কৰিছে। এই আৱিষ্কাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উদ্ভিদৰ এই প্ৰজাতিক চিনাকি কৰি দিয়াৰ লগতে ৰাজ্যখনৰ জৈৱ বৈচিত্ৰক অধিক সমৃদ্ধ কৰি তুলিছে বুলিও শ্ৰীখাণ্ডুৱে মত প্ৰকাশ কৰে। ৰাজ্যসভাৰ মনোনীত সাংসদ ৰঞ্জন গগৈৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পৰিপ্ৰেক্ষিতত উচ্চ সদনে আজি তেওঁক বিদায় সম্ভাষণ জ্ঞাপন কৰে। দিনৰ 11 বজাত সদনৰ কাম কাজ আৰম্ভ হোৱা সময়তে সভাপতি চি পি ৰাধাকৃষ্ণনে এই বিষয়ে ঘোষণা কৰে। তেওঁ কয় যে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ শ্ৰী গগৈয়ে ৰাষ্ট্ৰপতিৰ মনোনয়নৰ জৰিয়তে 2020 বৰ্ষৰ মাৰ্চত ৰাজ্যসভাৰ সদস্যপদ গ্ৰহণ কৰিছিল। এগৰাকী প্ৰতিষ্ঠিত ন্যায়াধীশ হিচাপে ৰঞ্জন গগৈয়ে ৰাজ্যসভাত ন্যায়িক দিশৰ পৰা সূক্ষ্ম দৃষ্টি তথা অভিজ্ঞতাৰ প্ৰতিফলন ঘটাইছিল বুলি উল্লেখ কৰি তেওঁ কয় যে বিদায়ী সাংসদগৰাকীৰ অংশগ্ৰহণৰ ফলত ৰাজ্যসভাত ৰাজহুৱা স্বাৰ্থজড়িত বিষয়ৰ ক্ষেত্ৰত তেওঁৰ গভীৰ উপলব্ধি তথা অন্তৰ্দৃষ্টি পৰিলক্ষিত হৈছে। শ্ৰীগগৈয়ে তেওঁৰ সফলতাৰে পূৰ্ণ কৰ্মজীৱনত প্ৰদৰ্শন কৰি অহাৰ লেখীয়াকৈ একেধৰণৰ নিষ্ঠা আৰু সমৰ্পণ তথা সেৱাৰ মনোভাৱেৰে অনাগত সময়ত দেশৰ প্ৰতি অৱদান আগবঢ়াই যাব বুলি শ্ৰীৰাধাকৃষ্ণনে আশা প্ৰকাশ কৰে। 2027 বৰ্ষৰ পদ্ম বঁটাসমূহৰ বাবে চৰকাৰে মনোনয়ন আৰু পৰামৰ্শৰ বাবে আহান জনাইছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে অহা বছৰৰ গণৰাজ্য দিৱসত পদ্ম বঁটাসমূহ ঘোষণা কৰা হ'ব। অহা 31 জুলাই পদ্ম বঁটাৰ বাবে মনোনয়নৰ অন্তিম দিন। এই বঁটাৰ বাবে মনোনয়ন আৰু পৰামৰ্শ কেৱল ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ যোগেদিহে গ্ৰহণ কৰা হ'ব বুলি বিবৃতিটোত কোৱা হৈছে। লিংগ, জাতি, ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে এই বঁটাৰ বাবে মনোনয়ন দাখিল কৰিব পাৰিব। অৱশ্যে চিকিৎসক আৰু বিজ্ঞানীৰ বাহিৰে ৰাজহুৱা খণ্ডৰ অধীনৰ কৰ্মচাৰীকে ধৰি চৰকাৰী কৰ্মচাৰীসকলে এই বঁটাৰ বাবে মনোনয়ন দাখিল কৰিব নোৱাৰিব। উল্লেখযোগ্য যে পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী হৈছে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহৰ অন্যতম। কলা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, চিকিৎসা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, ৰাজহুৱা পৰিক্ৰমা, অসামৰিক সেৱা তথা বাণিজ্য আৰু উদ্যোগকে ধৰি বিভিন্ন খণ্ডত উল্লেখনীয় সেৱা আগবঢ়োৱা লোকসকলক তেওঁলোকৰ কামৰ স্বীকৃতিস্বৰূপে এই বঁটা প্ৰদান কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ লগে লগে ৰাজ্যত মনোনয়নৰ প্ৰক্ৰিয়া আৰম্ভ। বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে বিভিন্ন জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক। চি পি আই এম দলৰ দুটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা আৰু দেৱব্ৰত দাসলৈ কৰি খেলাৰ সাধু উপন্যাসৰ বাবে অসমীয়া ভাষাত 2025 বৰ্ষৰ সাহিত্য একাডেমী বঁটা। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।